Good evening. Itu Akashwani Kohima. Samlaka khobor puri ase imkung nongla. Poila headlines. Chief Minister Nipi Ruba naga political issue do state sarkar laga sobse uccha dorkar ase bile koise. Assembly session laga question hour samare Foothill Road project khobor bishi kothabata korise. 14th Nagaland Legislative Assembly ba duita sarkar bill khan introduce korise aru MLA Dr. Zelothior Ritsogra job hobida por hai dibole Nagaland laga tribal bhasha kan recognize koriboli dorkar janai dise. Itia pura khobor. Chief Minister Nipi Ruba ji koise ki naga political issue to state sarkar laga sobse uccha dorkar agenda de number 1 ase governor's address the motion of thanks de ta laga says kothade shri ruba koise ki naga contiguous areas melai dibuli karni dangor icha thaki ase aro naga political issue to faisla na korigina rokhai thaki ase tarbra koise ki nagaland laga state ti bohia naga manukhan karni itudu bishi duk ekta ase
we should do most accurate census this time. In this reservation policy, we will not do piecemeal. When census is conducted, then the whole state will have a total review of reservation policy. A reservation should not be as a tribe. It should be on their economic status or educationally backward.
Chief Minister Ruba koise ki tia next census rakibo ditiya state par census to husa aro sahiti rakibo lage reservation policy loku juriyati tarba koise ki state par godam bra godam di approach na rakibo ki tia census to khatam hobo ditiya pura state par reservation policy laga comprehensive review ekta rakibo boli shri Ruba koise
we should do most accurate census this time in this reservation policy We will not do piecemeal. When census is conducted, then the whole state will have a total review of reservation policy. A reservation should not be as a tribe. It should be on their economic status or educationally backward.
Roads aru bridges minister G Kaito Aipra ji koise Foothill Road project laga kam par hai thakya do itia 4.5% di thakya se kintu tar pra kusi ke project laga taka paisa par hai dia do 0% di thakya se itia assembly session jari thakya de ekta supplementary jawab di shri Aipra koise ke phitor laga duk diktari thakile bi sarkar bra construction kam do jari rakhi kena pura juli jai ase taibra stakeholders majuri biswas banabali dorkar bi janai se Ministry ba sapha kuri janai disi ki kam do 17 registered firms loko di disi aru tai khan pra project to kamyab kuri khatam hoboli biswas janai disi Foothill Road to naga project asibile koi shri aiye pra koise ki manukhan laka mudob karne sab laka munjur faisla niti boli nimiti tai bra kotha bata kuri bile icha janai disi project opor etia jhamela thakya do soram kotha asibile koi mla naklo toshi pra koise ki project to contract opor jhamela nimite neglect kuri di ase tar pra sarkar lokoti ahi thakya samay dibi alag alag committees lokoti dukkhan lokot samna kuri boli paribuna nai bile khabardar janaise state laka unnati de sob tribal hohos lokoti mon khushi janai dikina chief minister rio pra jhamela kandu elected representative pra samna kuri boli lagi bile koise Foothill Road project laka funding janai dikina tarbra koise ki ministry of road transport aro highways pra kunu fund panai aro funding do state sarkar pra hi di ase shri rio pra janai disi ki special plan allocation and special assistance to state for capital investment scheme nichiri sob milai kina 245.50 crore toka do itia dakti sanction kuri dise tarbra munapsus janai disi ki last financial sal khandi fund dia to bi cholaboli pariya nai
Since 2023-24, money is not spent. We did not sanction. So, if we have the support of the people's project and cooperate, then this road would have been almost completed. If the contractors can do with public support, then even this current financial year, I assure you, we can give more funds to expedite the completion of the road.
কিন্তু ড্রাইভার বিশ্বাস জানাই দিছে কি রাস্তা জলদি খতম হবলে কারণে বেশি ফান্ড খান দিবলে আছে শ্রী রিওব্রা নাগল্যান্ড Foothill Road কোঅর্ডিনেশন কমিটি হোহোস আর সিএসওস লগতে মিল মিলাপ মাঙ্গি কেনা সরকার লগা প্রজেক্ট লগতে মুতব দিবলে কৈছে জনতব্রা মানুখান লগতে লাভ দিবলে আছে আকাশবাণী কোহিমাৰ পৰা আপুনি খান লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক্স হেণ্ডেলছ এ আই আৰ নিউজ এলাৰ্টছ আৰু এ আই আৰ আণ্ডাৰস্কৰ কোহিমা দি ফলো কৰিবি। আপুনি খান পৰা ইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কোহিমাৰ পৰা ভি শুনিবলৈ পাব। ৱেলকাম বেক, আপুনি খান চাম লগা খবৰ শুনি আছে। MLA জুয়েনকা চিপ্ৰা নাগালেণ্ডলগা ৰিজাৰ্ভেশ্যন পলিচি লগা ৰি এছেছমেণ্ট কাৰণে আজি জনাই দি কেনে ইটোপৰা কম্পিটিটিভ এক্সামিনেশ্যনছ লগতে মুদব দিয়া সময় ইটোপৰা নাগা জাতি খান মাজুদি একে নাহোৱা আলাক আলাক ভাগ কৰি দি আছে। MLA পৰা ৰিজাৰ্ভেশ্যনটো খালি এডুকেশ্যনেল লেভেলতে ৰাখি বুলি কিন্তু ইমপ্লয়মেণ্ট চেক্টৰ দি একো সময় মিলাই নাদি কেনে পঢ়াই নাদি বুলি প্ৰপ'জ কৰিছে। তাইৰ পৰা এতিয়া থাকিয়া চিষ্টেমটো ৰিজাৰ্ভেশ্যন হি ৰিজাৰ্ভেশ্যন এপ্ৰ'চ আছে আৰু যোনটো ৰি এভালুৱেশ্যন কৰিবলৈ দৰকাৰ জনাই দিছে। শ্ৰী চিপ্ৰা ষ্টেট চৰকাৰৰ লগতে ৰিজাৰ্ভেশ্যন পলিচিটো সময় সময় দি ৰিভিউ কৰিবলৈ আৰু ইণ্টেণ্টেড বেনিফিচিয়াৰিজ লগতে এইটোৰ পৰা ঠিক পুংজাই নাটিলে তেতিয়া পাৰ্চেণ্টেজটো কম কৰি দিবলৈ ৰিকমেণ্ড কৰি দিছে। তাইৰ পৰা জাতিটি ধৰি কিনে ৰিজাৰ্ভেশ্যন থাকিয়াতো মানুহখন এৰিয়াজ ৰিজন নহ'লে বস্তিখন লগা টকা পইচা অৱস্থা দি ধৰি কিনে ৰিজাৰ্ভেশ্যন পলিচি বদলি কৰি দিবলৈ এইটোৰ লগত পাৰ্চেণ্টেজটো সমাজ দি আৰু কাৰি আৰু দুখী মানুহখন দি এইটোৰ পৰা ইম্পেক্ট কোৰিয়া হিচাপে এডজাষ্ট কৰি দিবলৈ বুলি ভাৱনা জনাই দিছে। শ্ৰী চিপ্ৰা পলিচি মেকাৰ্ছ লগতে পলিটিকেল ভাৱনা আলাক আলাক থাকিয়া দুচাৰি দি কিনে বেছি ইনক্লুচিভ আৰু বেলেঞ্চড ফ্ৰেমৱৰ্ক কাৰণে কাম কৰি কিনে দৰকাৰ নোহোৱা আলাক আলাক কৰি দিয়া বদলি দি পলিচিজ খান আচলি দৰকাৰ থাকিয়া খান লগতে উঠাই দিবলৈ কাৰণে অনুৰোধ কৰিছে। MLA ডক্টৰ চিলটো ৰিটজোৰা নাগালেণ্ডলগা ট্ৰাইবেল ভাষা খান পাইজান কৰি দি কিনে ষ্টেট লগা নাওজোৱান কাৰণে ভাল ৱালে ইমপ্লয়মেণ্ট সুবিধা দিবলৈ আজি কৈছে। এছেম্বলিটি আজি জিৰ' আৱাৰ সময়তে কথা বতৰা চুৰু কৰি দি কিনে তাইৰ পৰা মুণ্ডক জনাই দিছে কি নাগা নাওজোৱান খানটো পষ্টেল ডিপাৰ্টমেণ্টে আৰু বিচিডো লোৱেষ্ট গ্ৰেড ছাৰ্ভিছ গ্ৰামীণ ডাক সেৱাক GDSD নকচান হৈ আছে কিলে মানে ষ্টেটটি 17 ৰিকগনাইজ ট্ৰাইবেল ভাষা থাকিলে বি কোনো ডিজিগনেটেড কমন ভাষা নাই। ইটোৰ পৰা GDS ভেকেঞ্চিজ লগা 90% ওপৰতো নন ইণ্ডিজিনিয়াছ কেণ্ডিডেটছ পৰা ভৰ্তি কৰি আছে বুলি তাইৰ পৰা কৈছে।
The state of Nagaland and Arunachal, multiple tribal languages without any common language, and having English and Hindi as common language is giving open opportunity for others. The reality is that indigenous candidates of Nagaland and Arunachal Pradesh are not able to compete with the percentage marks of other states from mainland India.
অৰুণাচল প্ৰদেশ জন্দুৰা অলপ আগত সময়তে তাইখন লগা চব 23 ট্ৰাইবেল ভাষা খণ্ড ৰিকগনাইজ কৰি দি কিনে ইটো নিচিনা অৱস্থাৰ লগতে চামনা কৰিবলৈ দিয়াটো জনাই দি কিনে MLA পৰা নাগালেণ্ড চৰকাৰৰ লগতে ভি ৰিক্ৰুটমেণ্ট কাৰণে ট্ৰাইবেল ভাষা খণ্ড ৰিকগনাইজ কৰিবলৈ এটা ৰিজলিউশ্যন পাছ কৰি দি কিনে GDS ভেকেঞ্চিজ খণ্ডটো ইণ্ডিজিনিয়াছ নাগা খান কাৰণে ৰিজাৰ্ভ কৰি দিবলৈ অনুৰোধ কৰিছে। ডক্টৰ ৰিটজোৰা ডেপুটি কমিশনাৰ কান্ত নিজৰ নিজৰ ডিষ্ট্ৰিক্ট দি লোকেল ভাষা দি প্ৰফিচিয়েঞ্চি কাৰণে চাৰ্টিফাইং অথৰিটিছ হিচাপে কাম কৰিবলৈ বুলি ভাৱনা জনাই দিছে। 14th NLA লগা 6th ছেশ্যন লগা দুচৰা দিন দি আজি দুয়োটাৰ চৰকাৰ বিলখানটো হাউচ দি ইণ্ট্ৰডিউচ কৰিছে। নাগালেণ্ড টাউন এণ্ড কাউণ্ট্ৰি প্লানিং 4th এমেণ্ডমেণ্ট বিল 2025টো চিফ মিনিষ্টাৰ নিপিউৰিৰ পৰা মুভ কৰি দিছে আৰু ইনভেষ্টমেণ্ট এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ নাগালেণ্ড ভেলিডেশ্যন বিল 2025টো ডেপুটি চিফ মিনিষ্টাৰ টিয়াৰ জেলিয়াং পৰা ইণ্ট্ৰডিউচ কৰিছে। দুয়োটা বিলছ লগা কনচিডাৰেশ্যনটো মাৰ্চ 6 তাৰিখে উঠাই দিবলৈ আছে। ইটোৰ লগত আলাগ আলাগ ডিপাৰ্টমেণ্টছ লগা 19 এনুৱেল এডমিনিষ্ট্ৰেটিভ ৰিপৰ্টছটো মিনিষ্টাৰ্ছ ইনচাৰ্জ খান পৰা আনি দিছে। আৰু গভৰ্ণৰ নাগালেণ্ড নাগানিছান বা লাষ্ট এছেম্বলি ছেশ্যন সময়তে কিছুমান বিলখন পাছ কৰি দিয়া দি মঞ্জুৰ দিছে। ছেক্ৰেটেৰী ইনচাৰ্জ পৰা গভৰ্ণৰ লগা মঞ্জুৰটো আজি হাউচ লগতে জনাই দিছে। মঞ্জুৰ দিয়া লগা বিলখনটো ডিছকোৱালিফিকেশ্যন অন গ্ৰাউণ্ড অফ ডিফেকশ্যন ইন আৰ্বান লোকেল বডিজ বিল 2024, গ্লোবেল অপেন ইউনিভাৰ্চিটি নাগালেণ্ড ছেকেণ্ড এমেণ্ডমেণ্ট বিল 2024, নাগালেণ্ড গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স 9th এমেণ্ডমেণ্ট বিল 2024, নাগালেণ্ড মিউনিচিপেল এমেণ্ডমেণ্ট বিল 2024, নাগালেণ্ড ৰোড ছেফটি অথৰিটি ছেকেণ্ড এমেণ্ডমেণ্ট বিল 2024 আৰু নাগালেণ্ড ৱৰ্ক চাৰ্জ এণ্ড কেজুৱেল ইমপ্লয়িজ ৰিকুৱেলিশ্যন ফাৰ্ষ্ট এমেণ্ডমেণ্ট বিল 2024 কাৰণ আছে। খবৰ সৃষ্টি হেডলাইনছ দুবাৰ জনাই দি আছে। Chief Minister Nipyu Rupa Naga political issue to state Sorkar Laka Subsi Ucha Dorkar Sibili Koise. Assembly session Laka question hour somewhere the Foothill Rasta project of Rabishi could have a track Kurise. 14th Nagaland Legislative Assembly by Duita Sorkar Bill Khan introduced Kurisi Aro MLA Dr. Selhotio Ritzobra. Job Hobita for Haiti Bali, Nagalanaka tribal Bhajakan recognized Kuribili Dorkar Janadi say. ইটো লগত আজি চামলগা খবৰ ইমান ডিচেজ কৰি আছে শুনি থাকিবি আহিয়াকালি ফুজুৰ 7:10 নাগামিজ খবৰ আনি দিবলৈ আছে।